Yes.
দোৱনী কৈছিলোঁ দোৱন
কি হ'ল ক?
যোৰহাটৰ পৰা। আপোনাক মাৰিছিল নে, ভাল পালেনে বাৰু?
অলপ অলপ পাইছোঁ ভাল।
দৰৱ খাইছে? দৰৱ লৈছে?
নাই, এইটো ভৰিৰ বিষ আৰু আস্তে আস্তে তেল মালিচ কৰি আছোঁ, ভাল পাম আৰু।
মাৰ কাৰণেতো মই আজিলৈ গম নাপালোঁ, কিয় মাৰিলে বাৰু?
হা,
মাৰিলে কিয় বাৰু আপোনাক?
এই ল'ৰাটোৱে কিবা কৈছিল নেকি? ক'ব নোৱাৰোঁ, সঁচা কথা নকয় নহয় মানুহবিলাকে।
আপুনি কিবা, আপুনিতো বেয়াকৈ একো কৰা নাই।
মই একো কৰা নাই, ওলাই আহিছোঁ, ওলাই আহিছোঁ। সি ওলাই, তাৰপিছত মই দেখিছোঁ পিছফালে ঘূৰি দেখিছোঁ তাক ধুমধাম মাৰি আছে। মই গ'লোঁ এইপিনে, ই মোৰ লগত আছে, মোৰ লগত কিয় মাৰিছে কিয়? তেতিয়া মোকে মাৰিবলৈ আৰম্ভ কৰিলে।
আৰু এই দৰৱ লৈছে নাই? দৰৱ
হয় লৈছোঁ, দিছে দৰৱ।
ডক্টৰ দেখাইছে? ডক্টৰ দেখাইছে?
হ'ব দে, চা।
আৰু এই শুনক না প্লিজ,
এ নাই,
আৰু
এতিয়া
এই
মোৰ
মাহঁতে
কথা পাতিব মন নাই, যা থ।
এক